Ella a Kakhbani. Batorir hoite moi Prajan Masohoria. Etiar pradhan batori somuh hol Bharat aru Chine ei mahor shesh bhagot ubhoy dekhor ketbor nirdishto sthanor majot ponpotiya biman hewa punor arambho koriboloi honmoti prokash korise. Russia rashtrapati Vladimir Putin pradhanmantri Narendra Modir hoite barkhik shirkha sanmilanot ongkhogrohon korar uddeshe Decemberot Bharotoloi ahibo. Madhya Pradeshot Devi Durgar Pratima Bikhorjon diya ubhoti ohar somoyot songhotito eta durghotonat ei porjonto 10 goraki lokor mrittu hoise. Pravin Gandhivadi, Homasbadi Neta, Tota Swadhinota Hongrami, Zizi Parikhor, Kali Mumbai, Dehavakhan Khate, Aru, Ahmedabadar Testor, Aji Ditiyodina Bharote Kali Duta Wicketor Binimoyot Songroh Kora, 121 ranor pora prothom inningsor khel punor arambho koribo. Etia hunok bitong batori. Bharat aru Chine ei mahor shesh bhagot ubhoy dekhor ketbor nirdishto sthanor majot ponpotiya biman hewa punor arambho koriboloi sonmoti prokash korise. Boidekhik porikrama montraloye eta bibriti juke duyukhon dekhor ohamorik biman poribohonor kortipokkhoi ponpotiya biman hewa punor arambho kora aru biman hewa suktir songhodhon sondorbhot karikori porjayor alochona cholai ase. Bharat aru Chinor major somporko punor swabhabik kori tular drishtibhongir othinot sarkare cholito borkhor prothom bhagore porai bhaleman উদ্যম গ্রহণ কৰিছে পুনপটিয়া বিমান সেৱা পুনৰ আৰম্ভ কৰাৰ বিষয়টো উভয় দেশৰ নিৰ্দিষ্ট বিমান পৰিবহন কোম্পানী আৰু পৰিচালনমান পুনৰৰ ওপৰত নিৰ্ভৰ কৰিব অসামৰিক বিমান পৰিবহন কৰ্তৃপক্ষৰ মাজত এই চুক্তিয়ে ভাৰত আৰু চীনৰ জনসাধাৰণৰ মাজত সম্পৰ্ক অধিক খুচল কৰি তুলিব বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰিছে ইয়াৰ ফলত দ্বিপাক্ষিক বিনিময় অধিক সুগম হৈ উঠিব বুলি আশা কৰা হৈছে Russia Rashtrapati Karjalaye Prakash Koramote, Rashtrapati Vladimir Putin, Pradhanmantri Narendra Modir Hoite Barkhik Shirkha Sanmilanot Ongkhogrohon Korar Uddeshe, Decemberot Bharotoloi Ahibo. Rashtrapati Karjalayor Mukhopatro, Dmitri Peskove Kali Nobobarkhor Purbe Rashtrapati Putin Bharotoloi Ohar Kotha Nishchito Kore. তেওঁ লগতে এই ভ্ৰমণৰ প্ৰস্তুতি পূৰ্ণ গতিত চলি থকা বুলি প্ৰকাশ কৰে 2022 বৰ্ষৰ প্ৰথম ভাগত ইউক্ৰেইন সংঘৰ্ষ আৰম্ভ হোৱাৰ পাছত এয়া হ'ব শ্ৰী পুতিনৰ প্ৰথম ভাৰত ভ্ৰমণ মধ্য প্ৰদেশৰ খান্দাৱা জিলাৰ জামলিগাঁৱৰ এখন সৰু দলঙৰ পৰা এখন ট্ৰেক্টৰ নদীত পৰি যোৱাৰ ফলত 10 গৰাকী লোকৰ মৃত্যু হৈছে দেৱী দুৰ্গাৰ প্ৰতিমা বিখৰজন দি উভতি অহাৰ সময়তে এই দুৰ্ঘটনা সংঘটিত হয় ট্ৰেক্টৰখনত মুঠ 14 গৰাকী ভক্ত আছিল নিশা বহু দেৰিলৈকে উদ্ধাৰ অভিযান অব্যাহত ৰখা হয় জিলা প্ৰশাসন আৰু স্থানীয় ৰাইজে তৎপৰতাৰে উদ্ধাৰ অভিযানত জড়িত হৈ থাকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দুৰ্ঘটনা কেন্দ্ৰ কৰি গভীৰ শোক প্ৰকাশ কৰাৰ লগতে দুৰ্ঘটনাত প্ৰাণ হেৰুৱা লোকসকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে আহতসকলৰ আশু আৰোগ্যৰ বাবে তেওঁ ভগৱানক প্ৰাৰ্থনা জনায় প্ৰধানমন্ত্ৰীগৰাকীয়ে মৃতকৰ পৰিয়াললৈ 2 লাখ টকাৰ আৰ্থিক সাহায্যৰ লগতে আহতসকলৰ বাবে 50,000 টকাকৈ ধন দিয়াৰ কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী মোহন যাদৱে ঘোষণা কৰিছে যে মৃতকৰ পৰিয়ালক 4 লাখ টকাৰ এককালীন সাহায্য প্ৰদান কৰা হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰা জিএছটি সঞ্চয় উৎসৱ যোৱা ছেপ্টেম্বৰৰ পৰা প্ৰযোজ্য হৈছে আৰু ইয়াৰ পৰা সমাজৰ সকলো শ্ৰেণী লাভান্বিত হৈছে পৰৱৰ্তী প্ৰজন্ম জিএছটি সংস্কাৰসমূহ দেশৰ পৰোক্ষ কৰ ব্যৱস্থাৰ সৰলীকৰণৰ দিশৰ পৰা গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে পৰিগণিত হৈছে এই সংস্কাৰ ব্যৱস্থাই বিভিন্ন সামগ্ৰী আৰু সেৱাৰ ওপৰত আৰোপিত কৰ হ্ৰাস কৰি নাগৰিকসকলক সকাহ প্ৰদান কৰিছে ছাত্ৰ ছাত্ৰীসকলক এনে সংস্কাৰৰ অধীনত বহী পেঞ্চিল আদিত 12% ৰেহাই দিয়া হৈছে একেদৰে ৰবৰ ক্ষেত্ৰত এতিয়াৰ পৰা কোনো ধৰণৰ জিএছটি নাথাকিব জ্যামিতিৰ বাকচ ৰঙৰ বাকচ আৰু পেঞ্চিল বাকচত পূৰ্বৰ 12% পৰা 5% হ্ৰাস কৰা হৈছে এই খণ্ডত কৰ কৰ্তনে ছাত্ৰ ছাত্ৰীৰ আৰ্থিক চাপ লাঘৱ কৰাৰ লগতে বজাৰত এই সামগ্ৰীসমূহৰ খুচুৰা বিক্ৰী বৃদ্ধি কৰিব প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ভাৰত পাকিস্তান সীমান্তৰ চাৰ্কৰিক এলেকাত পাকিস্তানে সংঘটিত কৰিব পৰা যিকোনো ধৰণৰ দুঃসাহসিক কাৰ্যৰ বিৰুদ্ধে দেশখনক সকীয়াই দিছে ভাৰতে এনে কাৰ্যৰ উপযুক্ত প্ৰত্যুত্তৰ দিব বুলি সকীয়নি দি তেওঁ লগতে কয় যে ইয়াৰ ফলত ইতিহাস আৰু ভূগোল দুয়োটাই সলনি হৈ যাব পাৰে তেওঁ কয় যে ভাৰতীয় সেনাবাহিনীয়ে অপাৰেচন সিন্দুৰৰ জৰিয়তে পাকিস্তানী বায়ু প্ৰতিৰক্ষা বিভাগক সম্পূৰ্ণৰূপে উদঙাই দিয়াৰ লগতে যেতিয়াই ভাৰতে বিচাৰে তেতিয়াই পাকিস্তানৰ প্ৰতিৰক্ষা দিশটোৰ বৃহৎ ক্ষতি কৰিব পাৰে বুলি বিশ্ববাসীলৈ এক বাৰ্তাও প্ৰেৰণ কৰিছে বিজয়দশমীৰ সৈতে সংগতি ৰাখি কটছৰ লক্কী নালা মিলিটেৰী গেৰিছনত আয়োজন কৰা অস্ত্ৰ পূজন উৎসৱত অংশগ্ৰহণ কৰি প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কালি এই কথা প্ৰকাশ কৰে প্ৰবীণ গান্ধীবাদী সমাজবাদী নেতা তথা স্বাধীনতা সংগ্ৰামী জি জি পাৰিখৰ কালি মুম্বাইত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 100 বছৰ। স্বাধীনতা সংগ্ৰামীগৰাকীক তেওঁৰ জীৱনকালত দুবাৰ কাৰাদণ্ডৰে দণ্ডিত কৰা হৈছিল। প্ৰথমটো 1942 চনত ভাৰত ত্যাগ আন্দোলনৰ সময়ত আৰু পাছত জৰুৰী অৱস্থাৰ সময়ত। এই জটিলতাৰ পাছতো সামাজিক কাৰ্যৰ প্ৰতি তেওঁৰ নিষ্ঠা অভূতপূৰ্ব আছিল। তেওঁ ছাত্ৰ কৰ্মী হিচাপে ৰাজহুৱা সক্ৰিয় জীৱন আৰম্ভ কৰিছিল আৰু 1940ৰ দশকত সৌৰাজ্য আৰু মুম্বাইৰ আন্দোলনত গ্ৰহণ কৰিছিল। তেওঁ ছাত্ৰ কংগ্ৰেছৰ বম্বে গোটৰ অধ্যক্ষৰূপেও কাৰ্যনিৰ্বাহ কৰিছিল। নতুন দিল্লীৰ খাদী গ্ৰামোদ্যোগ ভৱনত জি এছ টি সঞ্চয় উৎসৱৰ অধীনত খাদী আৰু গ্ৰামোদ্যোগত উৎপাদিত সামগ্ৰীৰ ক্ষেত্ৰত বিশেষ ৰেহাই মূল্যত কালি এখন সামগ্ৰী বিক্ৰী মেলা অনুষ্ঠিত হয়। মহাত্মা গান্ধীৰ জয়ন্তী উপলক্ষে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কালি এই বিক্ৰী মেলা মুকলি কৰে। গ্ৰাহকক খাদী সামগ্ৰীৰ ক্ষেত্ৰত 20% আৰু খাদী গ্ৰামোদ্যোগ সামগ্ৰীৰ ক্ষেত্ৰত 10% ৰেহাই দিয়া হ'ব। কালি আৰম্ভ হোৱা আৰু অহা 5 নৱেম্বৰত সামৰণি পৰিবলগীয়া খাদী মহোৎসৱ 2025লৈ এই ৰেহাই ব্যৱস্থা থাকিব। অনুষ্ঠানত অংশগ্ৰহণ কৰি মন্ত্ৰী শ্ৰীশ্বাহে দেশবাসীক খাদী আৰু স্বদেশী সামগ্ৰীৰ ব্যৱহাৰৰ বাবে আহ্বান জনায়। বস্ত্ৰ মন্ত্ৰালয়ে 2025-26 খাৰিফ কপাহ বৰ্ষৰ বাবে ন্যূনতম সমৰ্থন মূল্য কাৰ্যকৰী কৰাৰ প্ৰস্তুতি তীব্ৰতৰ কৰি তুলিছে। বস্ত্ৰ মন্ত্ৰালয়ৰ সচিবগৰাকীয়ে কালি 2025-26 খাৰিফ কপাহ বৰ্ষৰ বাবে ন্যূনতম সমৰ্থন মূল্য সম্পৰ্কীয় প্ৰস্তুতিৰ বিষদ পৰ্যালোচনা কৰে। বস্ত্ৰ মন্ত্ৰালয়ৰ এটা বিবৃতিত এই বুলি কোৱা হৈছে যে মন্ত্ৰালয়ে অসুবিধা জড়িত ক্ৰয় সময়মতে ধনাদায় আৰু ডিজিটেল অন্তৰ্ভুক্তি সুনিশ্চিত কৰাৰ বাবে ৰাষ্ট্ৰজোৰা ৰণকৌশল প্ৰস্তুত কৰি উলিয়াইছে। দেশৰ 11খন ৰাষ্ট্ৰত অভিলেখ সংখ্যক 550টা কপাহ ক্ৰয় কেন্দ্ৰ কাৰ্যক্ষম কৰি তোলা হৈছে বুলি মন্ত্ৰালয়ে প্ৰকাশ কৰে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এ জয়শংকৰ আৰু অসামৰিক বিমান পৰিবহণ মন্ত্ৰী ৰামমোহন নাইডু কেনচিৰাপু কালি নতুন দিল্লীত এয়াৰবাছ আৰু ইণ্ডিগৰ শীৰ্ষ কাৰ্যবাহী বিষয়াসকলৰ সৈতে এখন উচ্চ পৰ্যায়ৰ বৈঠকত মিলিত হয়। ভাৰতৰ অসামৰিক বিমান পৰিবহণ খণ্ড শক্তিশালী কৰাৰ লগতে ভাৰত আৰু ইউৰোপৰ মাজত অৰ্থনৈতিক সম্পৰ্ক সুদৃঢ় কৰাৰ বিষয়ে বৈঠকত আলোচনা কৰা হয়। ভাৰতৰ আত্মনিৰ্ভৰশীলতা আৰু বহনক্ষম উন্নয়নৰ সৈতে সংগতি ৰাখি বৈঠকত প্ৰযুক্তি হস্তান্তৰ, উৎপাদন অংশীদাৰিত্ব আৰু সেউজ বিমান পৰিবহণ ধৰি বিভিন্ন ক্ষেত্ৰসমূহৰ বিষয়েও আলোচনা কৰা হয়। ডঃ জয়শংকৰে সামাজিক মাধ্যমযোগে কয় যে এয়াৰবাছ আৰু ইণ্ডিগৰ নেতৃত্বৰ সৈতে জড়িত হৈ তেওঁ আনন্দিত হৈছে। ভাৰত ইউৰোপৰ ক্ৰমবৰ্ধমান সম্পৰ্ক সন্দৰ্ভত আলোকপাত কৰি ভাৰতৰ দ্ৰুত আন্তঃগাঁথনি আৰু অৰ্থনৈতিক পৰিৱৰ্তনৰ পৰা উদ্ভৱ হোৱা কৌশলগত দিশসমূহৰ ওপৰতো বৈঠকত গুৰুত্ব আৰোপ কৰা হৈছে বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। অৰুণাচল প্ৰদেশত সংঘটিত হোৱা বাছ দুৰ্ঘটনাৰ 13গৰাকী নাগৰিকক কালি ভাৰতীয় সেনাই উদ্ধাৰ কৰে। প্ৰতিৰক্ষা বিভাগৰ মুখপাত্ৰ লেফটেনেণ্ট কৰ্ণেল মহেন্দ্ৰ ৰাৱাটে কয় যে টাৱাং জিলাৰ বৈশাখীৰ সমীপৰ গজৰাজ ক্ৰপছৰ জোৱানে তৎপৰতাৰে উদ্ধাৰ অভিযান আৰম্ভ কৰে। 13গৰাকী যাত্ৰীক উদ্ধাৰ কৰা হৈছে বুলিও তেওঁ উল্লেখ কৰে। সেনা জোৱানসকলে আহতসকলক তাৎক্ষণিক চিকিৎসা সাহায্য প্ৰদান কৰে বুলিও লেফটেনেণ্ট কৰ্ণেল ৰাৱাটে প্ৰকাশ কৰে। ভাৰতে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত টেষ্ট ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেলৰ আজি দ্বিতীয় দিনা 2টা উইকেটৰ বিনিময়ত কালি সংগ্ৰহ কৰা 121 ৰাণৰ পৰা প্ৰথম ইনিংছৰ খেল পুনৰ আৰম্ভ কৰিব। কালি খেলৰ সামৰণি পৰত কে এল ৰাহুলে 53 আৰু শুভমান গিলে 18 ৰাণ কৰি খেলি আছিল। যশস্বী জয়ছৱালে 35 ৰাণৰ বৰঙণি আগবঢ়ায়। ভাৰত 8টা উইকেট থকা অৱস্থাত ৱেষ্ট ইণ্ডিজৰ প্ৰথম ইনিংছত 41 ৰাণত পিছ পৰি আছে। ইয়াৰ পূৰ্বে ৱেষ্ট ইণ্ডিজে টছত জিকি প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত লৈ 162 ৰাণত প্ৰথম ইনিংছ সামৰে। ভাৰতৰ হৈ মহম্মদ ছিৰাজে 4টা আৰু জছপ্ৰীত বুমৰাহে 3টা উইকেট দখল কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ। ভাৰত আৰু চীনে এই মাহৰ শেষভাগত উভয় দেশৰ কেতবোৰ নিৰ্দিষ্ট স্থানৰ মাজত পোনপটীয়া বিমান সেৱা পুনৰ আৰম্ভ কৰিবলৈ সন্মতি প্ৰকাশ কৰিছে। ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে বাৰ্ষিক শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে ডিচেম্বৰত ভাৰতলৈ আহিব। মধ্যপ্ৰদেশত দেৱী দুৰ্গাৰ প্ৰতিমা বিসৰ্জন দি উভতি অহাৰ সময়ত সংঘটিত এটা দুৰ্ঘটনাত এই পৰ্যন্ত 10গৰাকী লোকৰ মৃত্যু হৈছে। প্ৰবীণ গান্ধীবাদী সমাজবাদী নেতা তথা স্বাধীনতা সংগ্ৰামী জি জি পাৰিখৰ কালি মুম্বাইত দেহাৱসান ঘটে আৰু আহমেদাবাদ টেষ্টৰ আজি দ্বিতীয় দিনা ভাৰতে কালি 2টা উইকেটৰ বিনিময়ত সংগ্ৰহ কৰা 121 ৰাণৰ পৰা প্ৰথম ইনিংছৰ খেল পুনৰ আৰম্ভ কৰিব। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:55 শুনিবলৈ পাব। নমস্কাৰ।